وَهُوَ الَّذِي أَنزَلَ مِنَ السَّمَاءِ مَاءً فَأَخْرَجْنَا بِهِ نَبَاتَ كُلِّ شَيْءٍ فَأَخْرَجْنَا مِنْهُ خَضِرًا نُخْرِجُ مِنْهُ حَبًّا مُتَرَاكِبًا وَمِنَ النَّخْلِ مِنْ طَلْعِهَا قِنْوَانٌ دَانِيَةٌ وَجَنَّاتٍ مِنْ أَعْنَابٍ وَالزَّيْتُونَ وَالرُّمَّانَ مُشْتَبِهًا وَغَيْرَ مُتَشَابِهٍ انظروا إلى ثمره إذا أثمر وينعه إن في ذلكم لآيات لقوم يؤمنون
تمام أكاخر پرا پانی برخن کرے تار پیسوت یار دار آمی حقل دھرنر ادبیدر پولی اتپنن کرو ارو اتپنن کرو خیوزیہ ڈال پات যাৰ পৰা আমি ঘন সন্নিবিষ্ট শস্য দ্বাৰা উৎপন্ন কৰোঁ আৰু খেজুৰ গছৰ মূৰৰ পৰা উলিয়াওঁ ওলমি থকা খেজুৰৰ থোক আৰু উৎপাদন কৰোঁ আঙুৰ জাইতুন লগতে ডালিমৰ বাগিচা কিছুমান আছে সদৃশপূৰ্ণ আৰু আন কিছুমান আছে অমিল চোৱা সেই ফলবোৰৰ প্ৰতি যেতিয়া সেইবোৰ পূৰঠ হয় আৰু লক্ষ্য কৰা ইয়াৰ পকিব ধৰা অৱস্থাৰ প্ৰতি নিশ্চয় মুমিন সম্প্ৰদায়ৰ বাবে আছে সেইবোৰৰ মাজত নিদৰ্শনাৱলী